ايه يا اتاك بني؟ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ভূপালত লোকমাতা দেৱী অহল্যাবাই হোলকৰৰ 300 বছৰীয়া জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অপাৰেশ্যন সিন্দুৰে এই কথা প্ৰমাণ কৰিছে যে যদি কোনোবাই ভাৰতৰ প্ৰতি কুটবৃষ্টি নিক্ষেপ কৰে, তেন্তে ভাৰতে সেই শত্ৰুক যথাযোগ্য প্ৰত্যুত্তৰ দিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি এই কথা প্ৰকাশ কৰিছে। ফিট ইণ্ডিয়া ছানডে অন চাইকেল কাৰ্যসূচীৰ 25 সংখ্যক সংস্কৰণ কাইলৈ সমগ্ৰ দেশতে বিশেষ ত্ৰিৰংগ ৰেলী হিচাপে পালন কৰা হ'ব। আৰু অৰুণাচল প্ৰদেশ আৰু মিজোৰামত নেৰানেপেৰাকৈ হোৱা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগাম কাণ্ডক ভাৰতৰ নাৰী শক্তিৰ প্ৰতি প্ৰত্যাহ্বান বুলি অভিহিত কৰি এই ঘটনা কুটাঘাতকাৰীৰ বাবে মৃত্যু ঘণ্টা সদৃশ হৈ পৰা বুলি মত প্ৰকাশ কৰিছে। ভূপালত আজি আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ কয় যে ভাৰতে কোনো কাৰণতে কোনো ধৰণৰ ছায়াযুদ্ধক সহ্য নকৰে আৰু এনেধৰণৰ সন্ত্ৰাসক কঠোৰভাৱে প্ৰত্যুত্তৰ দিয়াৰ বাবে দেশখন সংকল্পবদ্ধ। দিনজোৰা ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভূপালৰ জাম্বুৰী মৈদানত আয়োজিত লোকমাতা দেৱী অহল্যাবাইৰ 300 বছৰীয়া জন্মবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে অপাৰেশ্যন সিন্দুৰ ভাৰতৰ বীৰত্বৰ প্ৰতীক। সন্ত্ৰাসবাদীয়ে ভাৰতৰ মহিলাৰ ক্ষমতাক প্ৰত্যাহ্বান জনাইছিল। ভাৰতে এই প্ৰত্যাহ্বান মষিমূৰ কৰিছে। সেনাবাহিনীয়ে শত্ৰু তথা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিছিল। দেশৰ ইতিহাসত অপাৰেশ্যন সিন্দুৰ সৰ্বশ্ৰেষ্ঠ অভিযান বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 140 কোটি ভাৰতীয়ই উচিত প্ৰত্যুত্তৰ দিব বিচাৰে। সন্ত্ৰাসবাদীক সহযোগ কৰা সকলকো প্ৰত্যুত্তৰ দিয়া হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই অনুষ্ঠানতে শ্ৰীমোদীয়ে লোকনেতা দেৱী অহল্যাবাই হোলকৰ আদৰ্শৰে অনুপ্ৰাণিত কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণমুখী আঁচনিসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে চৰকাৰে নাগৰিক দেৱোভৱ এই বাক্য অনুসৰণ কৰি মহিলাকেন্দ্ৰিক উন্নয়নক ৰাষ্ট্ৰীয় প্ৰগতিৰ ভেটি হিচাপে গঢ়ি তুলিছে। চৰকাৰী প্ৰতিটো যুগান্তকাৰী পদক্ষেপৰ কেন্দ্ৰবিন্দু মহিলা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে অতীতত আধুনিক প্ৰযুক্তিৰ পৰা মহিলাক আঁতৰাই ৰখা হৈছিল। কৃষি প্ৰযুক্তিত বৰ্তমান মহিলাসকল বহু আগবাঢ়ি গৈছে। নমো ড্ৰোন দিদিৰ দৰে পদক্ষেপে মহিলাসকলৰ মনোবল আৰু আয় বৃদ্ধিত অৰিহণা যোগাইছে। বিজ্ঞান, গণিত, অভিযান্ত্ৰিক, দৰৱ আদি ক্ষেত্ৰতো মহিলাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। চন্দ্ৰযান 3 অভিযানৰ সফলতাত 100ৰো অধিক মহিলা বিজ্ঞানী তথা অভিযন্তা জড়িত থকা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে গৌৰৱেৰে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পূৰ্বতে মহিলাসকলে প্ৰায়ে স্বাস্থ্যজনিত সমস্যা লুকুৱাই ৰখা পৰিলক্ষিত হৈছিল, যদিও বৰ্তমান আয়ুষ্মান ভাৰতৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ আঁচনিৰ বাবে এই সমস্যা দূৰ হৈছে। মহিলাসকলে এতিয়া অৰ্থনৈতিক সমস্যাৰ সন্মুখীন নহয়, যাৰ বাবে তেওঁলোকে হাস্পতাললৈ যাব পাৰে। মহিলাসকলৰ জীৱন ধাৰণ সহজ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পানী, বিদ্যুৎ, চিলিণ্ডাৰ আদিও যোগান ধৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এইবোৰৰ দ্বাৰা মহিলাক কেৱল সুবিধা কৰি দিয়াই নহয়, বৰঞ্চ এয়া সন্মান প্ৰদৰ্শনৰো প্ৰতীক। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে 4 কোটিৰো অধিক ঘৰ ইতিমধ্যে আবণ্টন দিয়া হৈছে। ইয়াৰে অধিক সংখ্যক ঘৰ মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছে। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোৰ মেট্ৰ'ৰ য়েল্ল' লাইনৰ সেৱা মুকলি কৰে। লগতে 60 কোটি টকা ব্যয় সাপেক্ষ দতিয়া বিমানবন্দৰ আৰু 37 কোটি টকা ব্যয় সাপেক্ষ সাতনা বিমানবন্দৰ উদ্বোধন কৰে। এই প্ৰকল্পসমূহে আঞ্চলিক সংযোগ বৃদ্ধি, অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত আৰু নিয়োগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানতে 1271খন অটল গ্ৰাম সেৱা সদন নিৰ্মাণৰ প্ৰথম কিস্তিৰ ধনো মুকলি কৰা হয়। লগতে সাংস্কৃতিক মন্ত্ৰালয়ে বিশেষভাৱে যুগুতোৱা এটা 300 টকীয়া মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উল্লেখযোগ্য যে লোকমাতা দেৱী অহল্যাবাই হোলকৰৰ প্ৰতি সন্মানাৰ্থে এই বিশেষ মুদ্ৰাটো প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানতে এটা স্মাৰক ডাক টিকটো আনুষ্ঠানিকভাৱে মুকলি কৰে। আজিৰ অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুবাই পেটেল, মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ, কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অপাৰেচন সিন্দুৰে এই কথা প্ৰমাণ কৰিছে যে যদি কোনোবাই ভাৰতৰ প্ৰতি কুদৃষ্টি নিক্ষেপ কৰে তেন্তে ভাৰতে সেই শত্ৰুক যথাযোগ্য প্ৰত্যুত্তৰ দিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি জয়পুৰত বিজেপিৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। অপাৰেচন সিন্দুৰৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ উচিত প্ৰত্যুত্তৰৰ বাবে পাকিস্তানে চাৰিদিনতে আত্মসমৰ্পণ কৰিবলগীয়া হল। সেনাবাহিনীয়ে মাত্ৰ 22 মিনিটত 9টা সন্ত্ৰাসবাদীৰ ঘাটি ধবংস কৰে। শ্ৰীনাড্ডাই কয় যে এই পদক্ষেপে সেনাবাহিনীৰ শক্তি, সাহস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ দক্ষতাকে প্ৰতিফলিত কৰিছে। এতিয়া দেশবাসী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নিজকে সুৰক্ষিত অনুভৱ কৰে। শ্ৰীনাড্ডাই কয় যে অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই, এই অভিযান অব্যাহত থাকিব। শ্ৰীনাড্ডাই আজি জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত লোকমাতা অহল্যাবাই হোলকৰৰ মহিলা সবলীকৰণ সন্মিলনতো ভাষণ দিয়ে। তেওঁ কয় যে এইগৰাকী মহান সমাজ সংস্কাৰকে ধৰ্মক উৎসাহিত কৰাৰ লগতে ভাৰতীয় সংস্কৃতিৰ সুৰক্ষাৰ বাবে কাম কৰি গৈছিল। এগৰাকী নিৰ্ভীক আৰু সাহসী মহিলাই নাৰী সবলীকৰণৰ বাবে বহু ঐতিহাসিক কাম কৰি গৈছে। অনুষ্ঠানত ভাষণ দি শ্ৰীনাড্ডাই স্বাস্থ্যখণ্ডত হোৱা সংস্কাৰৰ বিষয়ে কয় যে দেশত 1,77,000 আয়ুষ্মান আৰোগ্যমন্ত্ৰী বিকশাই তোলা হৈছে। তেওঁ লগতে কয় যে দেশৰ 1 কোটিতকৈও অধিক 30 বছৰ ঊৰ্ধৰ নাগৰিকক মধুমেহ, কৰ্কট ৰোগ আদিৰ দৰে বিভিন্ন ৰোগৰ বাবে সেৱা আগবঢ়াই থকা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি তিৰংগা যাত্ৰাতো ভাগ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
ফিট ইণ্ডিয়া ছানডে অন চাইকেল কাৰ্যসূচীৰ 25 সংখ্যক সংস্কৰণ কাইলৈ সমগ্ৰ দেশতে বিশেষ তিৰংগ ৰেলী হিচাপে পালন কৰা হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই ৰাষ্ট্ৰীয় ৰাজধানীত এই বিশেষ কাৰ্যসূচীত নেতৃত্ব দিব। অলিম্পিক পদক বিজেতা যোগেশ্বৰ দত্ত, আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰু সৰিতা মোৰ, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ আৰু নিৰ্বাচক ছাবা কৰিম, বলিউডৰ অভিনেতা শ্বেৰৱাৰীকে ধৰি ক্ৰীড়া আৰু মনোৰঞ্জন জগতৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি এই কাৰ্যসূচীত ভাগ ল'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে 3 জুনত পালন কৰিবলগীয়া বিশ্ব চাইকেল দিৱসৰ লগত কাইলৈ হ'বলগীয়া এই কাৰ্যসূচীয়ে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সেই বাৰ্তা বহন কৰাই নহয় সশস্ত্ৰ বাহিনীৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। মন্ত্ৰালয়ে লগতে কৈছে যে কাইলৈ হ'বলগীয়া এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় ৰাজধানীত 1,200তকৈও অধিক চাইকেল আৰোহী অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। সমগ্ৰ দেশৰ 2,000তকৈ অধিক স্থানত কাইলৈ এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে 3,00,000তকৈও অধিক নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈছে। টেনিছ তাৰকা ছানিয়া মিৰ্জা, অভিনেতা মিলন সুমনকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে। অৰুণাচল প্ৰদেশ আৰু মিজোৰামত নেৰানেপেৰাকৈ হোৱা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। অৰুণাচলৰ পূব কামিং জিলাত বান আৰু ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষয় ক্ষতি হৈছে। জিলাখনৰ 13 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বানা আৰু চেপ্পা যোৱা নিশা চেপ্পা অভিমুখী এখন বাহন ভূমিস্খলন আৰু বানে উটুৱাই নিয়াৰ ফলত বাহনখনত থকা 7 জন লোকৰ মৃত্যু হয়। উদ্ধাৰ অভিযান ততালিকে আৰম্ভ কৰা হয় যদিও প্ৰতিকূল বতৰৰ বাবে আৰু নিশাৰ ভাগত দৃশ্যমানতা কমি যোৱাত উদ্ধাৰকাৰী দলসমূহ অসুবিধাৰ সন্মুখীন হয়। পুৱাৰ ভাগত স্থানীয় লোকসকলৰ সহযোগত উদ্ধাৰকাৰী দলসমূহ পুনৰ অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 100 মিটাৰ তলত ধবংসপ্ৰাপ্ত বাহনখনৰ লগতে 7 জন লোকৰ মৃত অৱস্থাত উদ্ধাৰ কৰে। আন এটা ঘটনাত তামনি সোণহিৰি জিলাত বানৰ ফলত 2 শ্ৰমিকৰ মৃত্যু হয়। মিজোৰামতো ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈ কমেও 5 জন লোকৰ মৃত্যু হৈছে। বানৰ ফলত বিস্তৰ ক্ষয় ক্ষতি হোৱাৰ লগতে বহুতো লোক আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে। একেদৰে মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলসহ বহু অঞ্চল ভয়াৱহ বানৰ কবলত পৰিছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই মণিপুৰৰ বান পৰিস্থিতিৰ অহৰহ নিৰীক্ষণ কৰি আছে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। বিশ্বৰ আন আন প্ৰান্তৰ লগতে ভাৰততো আজি বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হৈছে। ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে প্ৰতি বছৰে বিশ্ব স্বাস্থ্য সংস্থাই এই দিৱস পালন কৰি আহিছে। অসমতো আজি বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। লোকমাতা দেৱী অহল্যাবাইৰ আজি 300 বছৰীয়া জন্মবাৰ্ষিকী উপলক্ষে মুম্বাইৰ ৰাজভৱনৰ এটা অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নাগপুৰত আয়োজন কৰা এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাডিজেও দেৱী অহল্যাবাইলৈ শ্ৰদ্ধা নিবেদন কৰে। দেৱী অহল্যাবাই আছিল মাৰাঠা ৰাজ্য মালৱাৰ এগৰাকী প্ৰতাপশালী আৰু শক্তিশালী শাসক। ৰাজমাতা হোৱাৰ উপৰিও তেওঁ মাৰাঠা সাম্ৰাজ্যৰ ৰাণী আছিল। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ভূপালত লোকমাতা দেৱী অহিল্যাবাই হোলকৰৰ 300 বছৰীয়া জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অপাৰেচন সিন্ধুৱে এই কথা প্ৰমাণ কৰিছে যে যদি কোনোবাই ভাৰতৰ প্ৰতি কুদৃষ্টি নিক্ষেপ কৰে তেন্তে ভাৰতে সেই শত্ৰুক যথাযোগ্য প্ৰত্যুত্তৰ দিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি এই কথা প্ৰকাশ কৰিছে। ফিট ইণ্ডিয়া ছানডে অন চাইকেল কাৰ্যসূচীৰ 25 সংখ্যক সংস্কৰণ কাইলৈ সমগ্ৰ দেশতে বিশেষ তিৰংগ ৰেলী হিচাপে পালন কৰা হ'ব আৰু অৰুণাচল প্ৰদেশ আৰু মিজোৰামত 99% হোৱা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানে।